মিশা ভাৱাৰী পুস্তক 4 অধ্যায়। ইজৰাইলৰ ভাবি মংগল। কিন্তু আহি থকা দিনত এইদৰে ঘটিব, যিহুৱাৰ গৃহ থকা পৰ্বতটো আন পৰ্বতবোৰৰ ওপৰত স্থাপন কৰা হ'ব। এই গৃহটি পাহাৰবোৰতকৈও উচ্চ কৰা হ'ব, আৰু লোকসকল সোঁত বোৱা দি তালৈ যাব। অনেক দেশৰ লোক যাব আৰু ক'ব, আহা, আমি যিহুৱাৰ পৰ্বতটোলৈ উঠো হওক, আৰু জাকোবৰ ঈশ্বৰৰ গৃহলৈ যাওঁ হওক। তেওঁ আমাক তেওঁৰ পথৰ বিষয়ে শিক্ষা দিব, আৰু আমি তেওঁৰ পথত চলিম, কিয়নো চিয়োনৰ পৰা বিধান আৰু জেৰুচালেমৰ পৰা যিহুৱাৰ বাক্য বাহিৰ ওলাব। তেওঁ অনেক লোকৰ মাজত বিচাৰ কৰিব, আৰু দূৰত থকা বহুতো দেশবাসীৰ বিষয়ে সিদ্ধান্ত ল'ব। তেওঁলোকে তেওঁলোকৰ তৰোৱাল ভাঙি নাঙলৰ ফাল আৰু তেওঁলোকৰ যাঠি ভাঙি কলম দিয়া কটাৰী গঢ়াই ল'ব। এটা দেশে আন দেশৰ বিৰুদ্ধে তৰোৱাল নাদাঙিব, অথবা তেওঁলোকে যুদ্ধ বিদ্যা পুনৰ নিশিকিব। তাৰ পৰিৱৰ্তে প্ৰতিজন লোকে দাক্ষাবাৰী আৰু ডিমৰু গছৰ তলত বহিব, কোনেও তেওঁলোকক ভয় খুৱাব নোৱাৰিব, কাৰণ বাহিনীসকলৰ জিহুৱাই নিজৰ মুখেৰে এই কথা কৈছিল। কাৰণ সকলো লোকে নিজৰ নিজৰ দেৱতাৰ নামেৰে চলে, কিন্তু আমি চিৰকাললৈকে আমাৰ ঈশ্বৰ জিহুৱাৰ নামেৰে চলিম। জিহুৱাই কৈছে, সেইদিনা মই যিসকলক দুৰ্দশাগ্ৰস্ত কৰিছিলোঁ, সেই পংগুসকলক মই একগোট কৰিম, আৰু অনুন্নত লোকসকলক একত্ৰিত কৰিম। মই পংগুক অৱশিষ্ট কৰি ৰাখিম, আৰু যিজনক দূৰ কৰা হৈছিল তেওঁক এক বলৱান জাতি কৰিম। আৰু মই জিহুৱাই এতিয়াৰ পৰা চিৰকাললৈকে চিয়োনৰ পৰ্বতত তেওঁলোকৰ ওপৰত ৰাজত্ব কৰিম। তোমালোকে পশুৰ জাকৰ বাবে পহৰা দিয়া দুৰ্গ, আৰু তোমালোকলৈ চিয়োন জীয়াৰী পাহাৰ পূৰ্ব শাসন, জেৰুচালেমৰ জীয়ৰীৰ ৰাজ্য আহিব। এতিয়া কিয় তোমালোকে চিঞৰি কান্দিছা? প্ৰসৱ কৰাৰ মহিলাৰ দৰে তোমালোকৰ যে আকস্মিক বেদনা হৈছে, তোমালোকৰ মাজত কোনো ৰজা নাইনে? আৰু তোমালোকৰ পৰামৰ্শদাতা বিনষ্ট হ'লনে? চিয়োন জীয়ৰী বেদনাৰ অনুভৱ কৰা, প্ৰসৱ কৰিবলৈ লোৱা মহিলাৰ দৰে উৎপন্ন কৰিবলৈ পৰিশ্ৰম কৰা, কাৰণ তোমালোক এতিয়া নগৰৰ পৰা বাহিৰ ওলাই গৈ পথাৰত থাকিব লাগিব, আৰু বাবিললৈ যাব লাগিব। সেই ঠাইতে তোমালোকে উদ্ধাৰ পাবা, সেই ঠাইতে জিহুৱাই তোমাৰ শত্ৰুৰ হাতৰ পৰা তোমাক মুক্ত কৰিব। এতিয়া অনেক দেশ তোমালোকৰ বিৰুদ্ধে একত্ৰিত হ'ব। তেওঁলোকে কৈছে, তেওঁক কলুষিত হ'ব দিয়া, আমাৰ চকুক চিয়োনক আগ্ৰহেৰে চাব দিয়া। ভাববাদীয়ে কৈছে, তেওঁলোকে জিহুৱাৰ কল্পনাবোৰ নাজানে, নাইবা তেওঁলোকে তেওঁৰ আঁচনিবোৰ নুবুজে, কাৰণ তেওঁ মৰণা মৰা ঠাইত ডাঙৰিৰ গোটোৱাৰ দৰে তেওঁলোকক গোটাইছে। জিহুৱাই কৈছে, হেই চিয়োন জীয়ৰী, উঠা আৰু পহাৰ কৰা, কাৰণ মই তোমাৰ শিং লোহাৰ আৰু তোমাৰ খুৰা পিতলৰ কৰিম। তুমি অনেক লোকক মাৰি চূৰ্ণ কৰিবা। মই জিহুৱাই নিজৰ বাবে তেওঁলোকৰ অন্যায়ৰ সম্পত্তি উৎসৰ্গ কৰিম, তেওঁলোকৰ অধিকাৰ গোটেই পৃথিৱীৰ প্ৰভুৰ উদ্দেশ্যে উৎসৰ্গ কৰিম।